বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কেৰালাৰ ৰাজভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰিব। অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি জাৰ্মানীলৈ যাব। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ জয়সলমেৰলৈ যাব। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিয়লি নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। চাৰিদিনীয়া ভ্ৰমণসূচীৰে কেৰালালৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কেৰালাৰ ৰাজভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্ৰতিমূৰ্তিও উন্মোচন কৰিব। ইয়াৰ পাছত শ্ৰীমতী মুৰ্মুৱে তিৰুৱনন্তপুৰমৰ সমীপৰ ভাৰকলাত থকা শিৱগুৰি মঠত শ্ৰীনাৰায়ণা গুৰু সমাধিৰ শতবৰ্ষ উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগলৈ ৰাষ্ট্ৰপতিগৰাকী পালাৰ ছেইণ্ট থমাছ কলেজৰ মহাৰজত জয়ন্তী উদযাপন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কালি শ্ৰীমুৰ্মুৱে সবৰীমালা মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁ কেৰালাৰ ৰাজ্যপালে আয়োজন কৰা এটা নৈশ ভোজতো অংশগ্ৰহণ কৰে। অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি জাৰ্মানীলৈ যাব। ভাৰত জাৰ্মানী কৌশলগত সহযোগিতাৰ 25 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত কৰা এই যাত্ৰাই জাৰ্মানীৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণকালত শ্ৰীগোৱেলে জাৰ্মানীৰ শক্তিমন্ত্ৰী কেথৰিনা ৰিছেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। এই বৈঠকত হ'বলগীয়া আলোচনাত ভাৰত আৰু জাৰ্মানীৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে বাণিজ্য আৰু বিনিয়োগ সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। শ্ৰীগোৱেলে লগতে তৃতীয় বাৰ্লিন গোলকীয় আলোচনাত ভাগ ল'ব। ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জাৰ্মান মিটেলষ্টেইন কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হ'বলগীয়া ঘূৰণীয়া মেজমেলৰ অধ্যক্ষতা কৰিব। তেওঁ লগতে দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয় লৈ আলোচনা কৰাৰ উদ্দেশ্যে লুক্সেমবাৰ্গৰ উপ প্ৰধানমন্ত্ৰী জেভিয়াৰ বেটেলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। ৰাজ্যখনৰ 20খন জিলাৰ 122 বিধানসভা সমষ্টিৰ বাবে 11 নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। কাইমুৰ জিলাৰ মহানিয়া সমষ্টিৰ সংৰক্ষিত আসনখনৰ বাবে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী শ্বেতা সুমনে দাখিল কৰা মনোনয়ন পত্ৰ ইতিমধ্যে বাতিল কৰা হৈছে। প্ৰাৰ্থীগৰাকীৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ বৈধ বিবেচিত নোহোৱাৰ পৰিপ্ৰেক্ষিততেই তেওঁৰ মনোনয়ন পত্ৰ বাতিল কৰা হয়। পশ্চিম চাম্পৰণ জিলাৰ বাল্মীকি নগৰ বিধানসভা সমষ্টিৰ পৰা জন সুৰজ পাৰ্টীৰ প্ৰাৰ্থী দৃক নাৰায়ণ প্ৰসাদে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে চৰকাৰী শিক্ষক পদৰ পৰা অব্যাহতি নোলোৱাৰ বাবে তেওঁৰ মনোনয়ন পত্ৰও বাতিল কৰা হৈছে। এই দুয়োটা সমষ্টিত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনৰ সীতামাৰী, শেৱহাৰ, মধুবাণী, পূব চাম্পৰণ আৰু পশ্চিম চাম্পৰণ জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে ৰোহতাজ আৰু কাইমুৰকে ধৰি শ্বাহবাদ অঞ্চলৰ কেইবাখনো জিলা আৰু মগধ অঞ্চল, ঔৰংগাবাদ, নাৱাৰা, জেহানাবাদ আৰু আৰোৱালতো ভোটগ্ৰহণ কৰা হ'ব। একেটা পৰ্যায়তে আৰাৰিয়া, কিষাণগঞ্জ, পূৰ্ণিয়া, কাটিহাৰ, ভাগলপুৰ, বাংকা, জামুই আৰু সুপৈ আদি সীমাঞ্চলৰ অঞ্চলসমূহতো ভোটগ্ৰহণ কৰা হ'ব। ভাৰতীয় নিৰ্বাচন আয়োগৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা মুখ্য নিৰ্বাচনী বিষয়াৰ সন্মিলনত দেশজোৰা বিশেষ পুনৰীক্ষণ অনুশীলনৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা হয়। নতুন দিল্লীত অনুষ্ঠিত এই সন্মিলনৰ সভাপতিত্ব কৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। বৈঠকত নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সন্ধু আৰু ডঃ বিবেক যোশীয়েও অংশগ্ৰহণ কৰে। এই সন্মিলনত আয়োগে জিলা নিৰ্বাচনী বিষয়া, নিৰ্বাচনী পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়া আৰু বুথ পৰ্যায়ৰ এজেণ্টৰ নিযুক্তি আৰু প্ৰশিক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। সমগ্ৰ দেশতে আজি পৰম্পৰাগত ৰীতি নীতিৰে ভাইদুজ পালন কৰা হৈছে। দীপাৱলীৰ পাছতে পালন হোৱা এই উৎসৱ দেশৰ বিভিন্ন প্ৰান্তত ভাইফুটা, ভাওবীজ, ভাইটিকা অথবা য়ামা দ্বিতীয়া আদি বিভিন্ন নামেৰে জনা যায়। এই উৎসৱে ভাতৃ ভগ্নীৰ মাজৰ মৰম স্নেহ বান্ধোন কটকটীয়া কৰে। আজিৰ এই পবিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃৰ কপালত তিলক আঁকি দীৰ্ঘায়ু কামনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ জয়সলমেৰলৈ যাব। তাত তেওঁ সেনা কামাণ্ডাৰসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব। অপাৰেচন সিন্দুৰৰ পাছত মৰুভূমিৰ নগৰখনত প্ৰথমবাৰৰ বাবে এনে সন্মিলনৰ আয়োজন কৰা হৈছে। সামৰিক অভিযানসমূহৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ সুৰক্ষা প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে সেনাৰ শীৰ্ষ বিষয়াসকল একত্ৰিত হোৱাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি এই সন্মিলনত সেনাৰ মুৰববী আৰু শীৰ্ষ কামাণ্ডাৰসকলে দেশৰ নিৰাপত্তাৰ বিভিন্ন দিশৰ লগতে আধুনিক যুদ্ধ কৌশল তথা প্ৰতিৰক্ষা অভিযানসমূহত ব্যৱহাৰ কৰিবলগীয়া আধুনিক প্ৰযুক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব। ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লংগেৱালা সীমান্ত ছাউনী পৰিদৰ্শন কৰিব আৰু 1971 চনৰ ভাৰত পাকিস্তান যুদ্ধৰ সময়ত শ্বহীদ হোৱা জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। তেওঁ লগতে সেনা যুদ্ধ সংগ্ৰহালয়ো পৰিদৰ্শন কৰিব। এই ভ্ৰমণৰ সময়তে শ্ৰীসিঙে শৌৰ্য পাৰ্ক আৰু কেকটাছ পাৰ্ক ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি সেনাবাহিনীৰ সাহস আৰু ঐতিহাসিক বীৰগাথা বৰ্ণনা কৰা শব্দ আৰু পোহৰ প্ৰদৰ্শনী মুকলি কৰিব। অপাৰেচন সিন্দুৰে দেশৰ জল, স্থল আৰু বায়ু এই তিনিওটা সেৱাৰ মাজৰ অসাধাৰণ সহযোগিতা আৰু একত্ৰীকৰণৰ সাক্ষী হৈছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে। পৰিৱৰ্তিত বিশ্ব ব্যৱস্থা আৰু যুদ্ধৰ বিকশিত পদ্ধতিৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমন্বিত আৰু প্ৰতিৰক্ষা কৌশল উদ্ভাৱন কৰাৰ চৰকাৰৰ সংকল্পকো অপাৰেচন সিন্দুৰে পুনৰ দৃঢ় কৰিছে। চিভিল মিলিটেৰী ফিউজন এজ এ মেট্ৰিক অফ নেশ্যনেল পাৱাৰ এণ্ড কম্প্ৰেহেনচিভ ছিকিউৰিটী শীৰ্ষক লেফটেনেণ্ট জেনেৰেল ৰাজ শুক্লাৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে নতুন দিল্লীত কালি এইদৰে কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে দেশৰ কৌশলগত স্বায়ত্ত শাসন নিশ্চিত কৰাৰ বাবে ভৱিষ্যতৰ বাবে সাজু সশস্ত্ৰ বাহিনী গঢ়ি তোলাৰ বাবে কেইবাটাও সাহসী আৰু নিৰ্ণায়ক সংস্কাৰ হাতত লোৱা হৈছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে অসামৰিক সামৰিক সংযোজন তেতিয়াহে সম্ভৱ যেতিয়া দেশৰ অসামৰিক উদ্যোগ, ব্যক্তিগত খণ্ড, শিক্ষাবিদ আৰু প্ৰতিৰক্ষা খণ্ডৰ মাজত এক উমৈহতীয়া ৰাষ্ট্ৰীয় উদ্দেশ্যৰ বাবে সমন্বয় স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 26 অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাতৰ 127 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 বিনামূলীয়া নম্বৰত ফোন কৰি এই খণ্ডটিৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ আৰু মাই গভ মুকলি মঞ্চৰ যোগেদিও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। 24 অক্টোবৰ পৰ্যন্ত আগবঢ়োৱা দিহা পৰামৰ্শসমূহ আগবঢ়োৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আৰু যোৱা 22 ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্ৰাস হৈছে। চৰকাৰে পৰিৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত কৰ্কট আৰু পুৰণি ৰোগৰ চিকিৎসাত ব্যৱহৃত 37 বিধ জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত স্বাস্থ্য বীমা ধাৰকসকলৰ ব্যয় হ্ৰাস পাইছে আৰু সমগ্ৰ দেশত স্বাস্থ্য সেৱা গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিয়লি নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। দুয়োটা দলে 2 পইণ্টৰ বাবে আজি আপ্ৰাণ চেষ্টা চলাব। আজিৰ খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। ইপিনে কালি নিশা ইণ্ডোৰৰ হলকাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ইংলেণ্ডক 6 উইকেটত পৰাজিত কৰে। খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 9 উইকেটৰ বিনিময়ত 244 ৰাণ কৰে। অপেনাৰ টাম্মি বিউমণ্টে সৰ্বাধিক 78 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ এনাবেল ছুথাৰলেণ্ডে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 40 অভাৰ আৰু 3টা বলতেই 4টা উইকেট হেৰুৱাই 248 ৰাণ কৰি অনায়াসে বিজয় সাব্যস্ত কৰে। দলৰ হৈ এনাবেল ছুথাৰলেণ্ডে সৰ্বাধিক 98 ৰাণ কৰি অপৰাজিত হৈ থকাৰ লগতে এছলে গাৰ্ডনাৰে 69টা বলত শতক সম্পূৰ্ণ কৰি অভিলেখ ৰচনা কৰে। এনাবেল ছুথাৰলেণ্ডক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। যিহেতু দুয়োটা দলে ইতিমধ্যে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে, সেয়েহে কালিৰ খেলখনৰ ফলাফল দুয়োটা দলৰ বাবে বিশেষ গুৰুত্ব বহন কৰা নাই। 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত আয়োজক দেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এডিলেইডত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 9 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কেৰালাৰ ৰাজভৱনত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ এটা আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰিব। অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতা সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আজি জাৰ্মানীলৈ যাব। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিয়লি নবী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।